ডিয়াৰ ষ্টুডেণ্ট, গুড মৰ্ণিং। আজি মই তোমালোকক 6.2 পেপাৰখন, আচলতে যিখনত তোমালোকৰ মহাত্মা গান্ধীৰ দ্য হোল ফিলচফি অফ মহাত্মা গান্ধী কভাৰ্ড, সেই পেপাৰখন মই ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। যিহেতু চক্ৰেটিছ সম্পৰ্কে মই ক্লাছ গুগল মিটতো ক্লাছ কৰিছোঁ, অডিঅ' দিছোঁ তোমালোকক, তাৰপিছত ষ্টাডি মেটেৰিয়েলো দিছিলোঁ সম্ভৱ হোৱাটছএপত। গতিকে আজি ভাবিছোঁ মই 6.2 পেপাৰখন তোমালোকৰ আৰম্ভ কৰোঁ। এইখনত তোমালোকে চবেই জানা যে মহাত্মা গান্ধীৰ গোটেই ফিলচফিটো আচলতে ছ'চিয়েল, পলিটিকেল, ৰিলিজিয়াছ, ফিলচফি, এভ্ৰিথিং ইজ কভাৰ্ড। যিমানবিলাক কনচেপ্ট তোমালোকক দিয়া আছে আটাইখিনি কভাৰ কৰা হৈছে। এতিয়া তোমালোকে আমি আচলতে স্কুল লেভেলৰ পৰাই মহাত্মা গান্ধী সম্পৰ্কে বহুত কথা জানিছোঁ, তেওঁ বায়'গ্ৰাফি সম্পৰ্কে জানো, তেওঁ কণ্ট্ৰিবিউশ্যন সম্পৰ্কে জানো, ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্টত তেওঁৰ যি ৰোল সেই সম্পৰ্কে জানো। একচুৱেলি মহাত্মা গান্ধীক আমি ইণ্ডিয়াৰ কাৰণে দ্য ফাদাৰ অফ আৱাৰ নেশ্যন, তেওঁক আমি অফিচিয়েল ফিলচফাৰ বুলিও ক'ব পাৰোঁ, যিটোক আমি প্ৰতি মুহূৰ্ততে গান্ধীয়ান ভিউ, গান্ধীয়ান কনচেপ্ট, গান্ধীয়ান ফিলচফিক আমি সন্মুখত ৰাখি বহুতখিনি কাম আমি কৰোঁ, ছ'চিয়েল লেভেলতে হওক বা পলিটিকেল লেভেলতে হওক। অনাৰ টু হিম। আজি ক্লাছত মই তোমালোকক গান্ধীৰ বায়'গ্ৰাফি ক'বলৈ নাযাওঁ, সেইটো মই ধৰি লৈছোঁ যে ইউ অল ন' হিজ এ লাইফ হিষ্ট্ৰী, হিজ এ ইম্পৰ্টেণ্ট অৰ ফেমাছ ৰাইটিংছ এণ্ড ফাণ্ডামেণ্টেল কনচেপ্টছ অফ হিজ ফিলচফি। গতিকে আমি আজি ক্লাছটোত বা আজি যিটো অডিঅ' মই তোমালোকৰ লগত পঠাম, সেই অডিঅ'টোত মই ভাবিছোঁ তেওঁৰ যিখিনি ইম্পৰ্টেণ্ট কনচেপ্ট সেইখিনিৰ এটা থূলমূল মানে চিনাকি, যে জাষ্ট এন ইন্ট্ৰডাকশ্যন, বাট হিয়াৰ আই স্কিপ দ্য লাইফ হিষ্ট্ৰী অৰ দেট ইজ বায়'গ্ৰাফি অফ মহাত্মা গান্ধী। আই থিংক ইউ অল ন' অল দিছ থিংছ। এতিয়া প্ৰথম কথা হ'ল, আমি যেতিয়া গান্ধীৰ কথা আলোচনা কৰিবলৈ যাওঁ বা গান্ধীৰ কথা আছে, ইন ওৱান চেণ্টেন্স হি ইজ দ্য ডিভোটি অফ ট্ৰুথ, ডিভোটি অফ নন ভায়লেঞ্চ, সত্যৰ পূজাৰী, অহিংসাৰ পূজাৰী। আৰু তোমালোকে সকলোৱে জানা গান্ধীৰ যিখন অট'বায়'গ্ৰাফি মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ, মোৰ সত্য অন্বেষণৰ কাহিনী, সেইখনত তেওঁ আচলতে সত্য আৰু অহিংসাৰ তেওঁৰ যি মত গোটেইখিনি তেওঁৰ জীৱনৰ ঘটনাৰে বৰ্ণনা কৰি গৈছে। এতিয়া আমি যদি গান্ধীৰ চাইল্ডহুড বা ল'ৰালিকালটো চাবলৈ যাওঁ, তেতিয়া দেখিম যে এনচিয়েণ্ট হিন্দু ট্ৰেডিশ্যনে তেওঁৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিলে। আৰু তেওঁৰ যিটো ফেমিলি বেকগ্ৰাউণ্ড হৈছে দে ৱাৰ থেইষ্ট, ফেমিলিৰ প্ৰত্যেকজন মেম্বাৰে আছিলে ঈশ্বৰবাদী, আৰু দেট থেইজিম ইজ বৈষ্ণৱ টাইপ, বৈষ্ণৱৰ যিটো বৈষ্ণৱী ধৰ্মৰ যিটো মানে ঈশ্বৰবাদী ভাৱধাৰা, সেই ভাৱধাৰাৰে তেওঁলোকৰ ফেমিলিটো বা পৰিয়ালটো পৰিচালিত হৈছিল। আৰু সেইটোৰ ইনফ্লুৱেঞ্চ, লট অফ ইনফ্লুৱেঞ্চ অন গান্ধী, দ্য বৈষ্ণৱ টাইপ থেইজিম অফ হিজ ফেমিলি, এণ্ড মোৰ অভাৰ দ্য ফেমিলি বেকগ্ৰাউণ্ড ইজ ওৱান চাম কাইণ্ড অফ অৰ্থডক্স, তেওঁলোকে মানে অকণমান গোড়া ধৰণৰ হিন্দু আচাৰ নীতি তেওঁলোকে মানি চলিছিলে, হিন্দুৰ যিমানবিলাক ৰিচুৱেলছ আছিলে সেইবিলাকতো গোড়া ধৰণে মানিছিলে। বা যি কি নহওক, কিন্তু সেইকাৰণে কি হৈছে, ফ্ৰম হিজ ভেৰি আৰ্লিয়েষ্ট হি ষ্টাডিড গীতা, ৰামায়ণ, মহাভাৰত, ইজ থ্ৰী, গতিকে একেবাৰে সৰু কালৰ পৰাই তেওঁ গীতা, ৰামায়ণ। আৰু আমি এই মুহূৰ্ততো আমি মহাত্মা গান্ধীৰ ক'ৰবাত যদি ফটো দেখিছোঁ বা ছবি দেখিছোঁ, দেখিছোঁ যে হাতত তেওঁৰ গীতাখন থাকে, যে গীতা, মদ ভগৱত গীতা হেজ লট অফ ইনফ্লুৱেঞ্চ অন হিম, ছেভড হিজ ইন শ্বেপিং হিজ অৰ ইন মল্ডিং হিজ থটছ। ঠিক তেনেকৈ ধৰা আমি আৰু যদি তেওঁৰ ওপৰত অন্য ইনফ্লুৱেঞ্চো চাওঁ পিছৰ পৰ্যায়ত, তেতিয়া দেখি এই তিনিখন কিতাপে, ধৰা গীতা, ৰামায়ণ, মহাভাৰত, তেওঁক যিটো অল দিজ থ্ৰী স্ক্ৰিপচাৰ্ছ, অল দিজ থ্ৰী গ্ৰেট বুকছ ডেভেলপ বাই ষ্টাডিং অল দিজ থ্ৰী বুকছ, হি ডেভেলপড এ ষ্ট্ৰং মৰেল চেন্স, এক মজবুত মানে নৈতিক ভেটি তেওঁৰ মনত প্ৰতিষ্ঠা কৰিছিলে। ঠিক যেতিয়া তেওঁৰ ধৰা পঢ়া শুনা কৰিলে বা হায়াৰ ষ্টাডিজৰ কাৰণে লণ্ডনলৈ গৈছিলে, তেনেকুৱা সময়ত তেওঁ পৰিচিত হৈছিলে ধৰা ৰাছিয়ান ৰাইটাৰ টলষ্টয়ৰ ৰাইটিংছৰ। আৰু টলষ্টয়ৰ এখন কিতাপে তেওঁক যথেষ্ট প্ৰভাৱিত কৰিছিলে। দেট বুক ৱাজ দ্য কিংডম অফ গড ইজ উইদিন ইউ, দ্য ভেৰি নেম বিয়েৰ্ছ মানে ছিগনিফিকেণ্ট মিনিং, মানে নামটোতে চোৱাচোন, দ্য কিংডম অফ গড ইজ উইদিন ইউ, সেই নামটোৱে আচলতে প্ৰভাৱিত কৰিব পৰা। আৰু সেই কিতাপখনে কিতাপখনত টলষ্টয়ে আচলতে যে ৰি ইণ্টাৰপ্ৰিটেশ্যন অফ খ্ৰীষ্টানিটি, খ্ৰীষ্টানিটিক নতুন ধৰণে চাবলৈ চেষ্টা কৰিছিল। আৰু ঠিক সেই কিতাপখনেৰে ইনফ্লুৱেঞ্চ হৈ বা প্ৰভাৱিত হৈ গান্ধীয়েও হিন্দুইজিমটোক যেন মানে অলপ নতুন ধৰণে, নতুন এটা দৃষ্টিৰে যে ৰি ইণ্টাৰপ্ৰিটেশ্যন, হিন্দু ধৰ্মৰো ৰি ইণ্টাৰপ্ৰিটেশ্যনৰ কাৰণে তেওঁ মানে উৎসাহিত হৈছিলে। ঠিক সেই সময় সেইদৰে ধৰা আমেৰিকান ৰাইটাৰ, তেওঁলোকে নাম শুনিছা হয়তো, থৰো, থৰো এখন ভাল মানে বিখ্যাত কিতাপ আছে, থৰো ৱাল্ডেন, থৰোৰ যোগেদি তেওঁ প্ৰভাৱিত হৈছিলে, ৰাস্কিনৰ ৰাইটিংছেৰে প্ৰভাৱিত হৈছিলে। গতিকে এই সকলোখিনিয়ে আচলতে অল দিজ ফেক্টৰ্ছ ইনফ্লুৱেঞ্চ এ লট ইন শ্বেপিং হিজ ফিউচাৰ পলিটিকেল, ছ'চিয়েল এণ্ড ফিলছফিকেল থটছ। আৰু আমি ধৰা পিছৰ ক্লাছত বা পিছৰ পৰ্যায়ত আমি গান্ধীৰ প্ৰত্যেকটো বেলেগ বেলেগ দিশ বা প্ৰত্যেকটো বেলেগ বেলেগ কনচেপ্ট আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। কিন্তু আজিৰ ক্লাছত মই মাত্ৰ তোমালোক মানে যিকেইটা মূল মূল কনচেপ্ট গান্ধীৰ সেইখিনিৰ লগতহে পৰিচয় কৰি দিব খুজিছোঁ। এতিয়া তোমালোকৰ কোৰ্চৰ প্ৰথম কনচেপ্টটো আছে ট্ৰুথ, যি কি নহওক ট্ৰুথৰ কথা আলোচনা কৰিবলৈ যাওঁতে আগতে মই মোৰ দৃষ্টিৰে মই বা মোৰ ফালৰ পৰা মই কেইটামান কথা তোমালোকক কৈ ল'ব খুজিছোঁ যে মহাত্মা গান্ধীৰ ফিলচফিটো কেইবাটাও মেনিফেচেটেড মানে মাল্টিফেচেটেড ফেচেটেড, যিটো ধৰা তেওঁৰ ছ'চিয়েল বা সামাজিক দিশটো আছে, দাৰ্শনিক দিশটোতো কথা কৈছোঁৱেই, পলিটিকেলটো আছে, ইকনমিকটো আছে, গতিকে এই কেইবাটাও দিশ তেওঁৰ চিন্তাত বা তেওঁৰ দৰ্শনত আমি সোমাই থকা পাওঁ। আমি ট্ৰুথ নন ভায়লেশ্যন ডিটেইলছ আলোচনালৈ যোৱাৰ আগতে আমি যদি গান্ধীৰ এজ এ হ'ল ফিলচফিটো মানে কনচিডাৰ কৰিবলৈ যাওঁ, তেতিয়া আমি এই আটাইখিনি দিশ পাম, ছ'চিয়েল দিশো পাম, পলিটিকেলো পাম, ফিলচফিকেলো পাম, ইকনমিকো পাম। সাধাৰণতে কি হয়, আমি ফ্ৰীডম মুভমেণ্টৰ কথাৰ লগত যেতিয়া হোৱেন উই ষ্টাডি গান্ধী ৰিলেটিং ফ্ৰীডম মুভমেণ্ট, তেতিয়াহ'লে আমি পলিটিকেল কথা আমাৰ কাৰণে বেছি ক্লিয়াৰ হৈ যায়। কিন্তু এই মুহূৰ্তত যিহেতু ইটছ এ ফিলচফি পেপাৰ, ফিলচফি কোৰ্চতো ইনক্লুড কৰা হৈছে, পলিটিকেলটো থাকিবই, লগতে আমি ছ'চিয়েল ফিলচফিকেল ইকনমিক কথাবোৰো আমি চাব লাগিব। এতিয়া গান্ধীৰ মেইন আইডিয়াছ অফ গান্ধীয়ান ফিলচফি প্ৰাইমেৰিলি যিটো চাইল্ডহুডৰ কথা কওঁতে মই যে গীতা মহাভাৰত ৰামায়ণৰ কথা কৈছোঁ, সেই সময়ত তেওঁ ৰিলিজিয়ন যিটো কনচেপ্ট সেইটোৰে তেওঁ যথেষ্ট মানে তেওঁৰ ওপৰত যথেষ্ট ইনফ্লুৱেঞ্চ আছিলে। সেইকাৰণে তেওঁ ৰিলিজিয়ন লৈও তেওঁ নিজা হৈছে। আৰু মই কৈছোঁ যে ষ্টাডিং অৰ আফটাৰ গয়িং থ্ৰু টলষ্টয়'জ বুক, তেওঁ হিন্দু ধৰ্ম ৰি ইণ্টাৰপ্ৰিটেশ্যন বা ৰিফৰ্মেশ্যন এটা বিচাৰিছিলে। গতিকে সেইফালৰ পৰা আমি গান্ধীৰ ফিলচফিত বা গান্ধীৰ লাইফটোত ৰিলিজনৰ ৰিলিজিয়াছ যিটো যিবিলাক কনচেপ্ট, সেই কনচেপ্টবিলাকৰ কথাও আমি কিছু আলোচনা কৰিব লগা হয় বা ইম্পৰ্টেঞ্চ দিব লগা হয়। নেক্সট যদি আমি চাওঁ যে পলিটিকেল সেইটোৱে, কিন্তু প্ৰত্যেকটো পলিটিকেল কনচেপ্ট গান্ধীৰ ফিলচফি, ইচ এণ্ড এভৰি পলিটিকেল কনচেপ্ট ইজ ৰিলেটেড টু চাম ফিলচফিকেল এছপেক্ট, মানে দাৰ্শনিক এছপেক্টটো তাত জড়িত আছে। চাপ'জ ট্ৰুথ, ট্ৰুথ ইজ এ ফিলচফিকেল কনচেপ্ট, বাট এট দি চেম টাইম ট্ৰুথ ইজ ইউজড অৰ নন ভায়লেঞ্চ ইজ ইউজ ফৰ পলিটিকেল বেনিফিট অ' পলিটিকেল পাৰ্পাজ। সেইকাৰণে তেনেকৈ ধৰা আৰু এটা কনচেপ্ট আমি ক'ব, ট্ৰুথ নন ভায়লেঞ্চৰ বাদেও এইটো হৈছে সত্যাগ্ৰহ। সত্যাগ্ৰহ যে পিয়'ৰলি ফিলচফিকেল কনচেপ্ট, বাট দ্য টেকনিক্স ইউজ ফৰ সত্যাগ্ৰহ, দিছ ইজ নন কোঅপাৰেশ্যন, চিভিল ডিছঅবিডিয়েঞ্চ, ফাষ্টিং, অল দিজ আৰ পলিটিকেল। গতিকে কনচেপ্টবিলাক আমি গান্ধীৰ ফিলচফিৰ কনচেপ্টবিলাক আমি পিয়'ৰলি ফিলচফিকেল বুলি ক'ব নোৱাৰোঁ, পিয়'ৰলি পলিটিকেল বুলিও ক'ব নোৱাৰোঁ, পিয়'ৰলি ইকনমিক বুলি বা ছ'চিয়েল বুলি ক'ব নোৱাৰোঁ। ঠিক তেনেকৈ আৰু কিছুমান ধৰা কনচেপ্ট আছে, স্বদেশী, স্বদেশী যে ছ'চিঅ' পলিটিকেল,
আৰু এট দ্য চেম টাইম ইট ইজ ইকনমিক অলছো, যেনে অৰ্থনীতিৰ ক্ষেত্ৰতো সেই কনচেপ্টটোৰ মানে গুৰুত্ব আছে, ছ'চাইটিৰ ক্ষেত্ৰতো আছে, পলিটিকেলিও সেই কথাটো আছে, যিহেতু ফ্ৰীডম মুভমেণ্টৰ সময়ত স্বদেশী বস্তু ব্যৱহাৰ কৰিবলৈ মানে ইণ্ডিজিনিয়াছ যিখিনি আমি প্ৰডাকশ্যন কৰোঁ বা আমাৰ গাঁওবিলাকত যিবোৰ প্ৰডাকশ্যন সেই বস্তুবোৰ আমি ব্যৱহাৰ কৰিব লাগে, সেইটোৱে ছ'চিয়েল মুভমেণ্ট এটাও হৈছিলে কেইসময়ত। এইটো কিয় ব্যৱহাৰ কৰিব লাগে, এইটো বয়কট ফৰেইন বা ব্ৰিটিছবিলাকে যিখিনি হেৰি কৰিছিলে, দ্ৰব্য দিছিলে বা সেইখিনি বয়কট কৰা, সেই সেইটো পলিটিকেলো হৈ যায়, একে সময়ত ইকনমিকেলো হয়, চাই উই আৰ ছেল্ফ ছাফিচিয়েণ্ট হ'বলৈ যাওঁ, ধৰা যিখিনি আমাৰ আছে সেইখিনিক আমি ইম্পৰ্টেঞ্চ দিওঁ, সিহঁতে সেই ধৰণৰ কথাখিনিও আহি পৰে। ঠিক একে সময়তে আমি ধৰা ট্ৰাষ্টিশ্বিপৰ কথা গান্ধী ফিলচফিত পাৰোঁ, ট্ৰাষ্টিশ্বিপো সেই ঠিক একেদৰে আছে, ছ'চিয়েল ইকনমিক পলিটিকেল এভৰিথিং। ডিচেণ্ট্ৰেলাইজেশ্যনৰ কনচেপ্টৰ ওপৰত গান্ধীয়ে যথেষ্টখিনি কৈছিলে, ব্ৰেড লেবাৰ ইজ এগেইন ইজ এ প্ৰাইমেৰিলি ইকনমিক কনচেপ্ট বাট ইট ইজ এট দ্য চেম টাইম পলিটিকেল বিয়াৰিং অলছো, যে কটেজ ইণ্ডাষ্ট্ৰীৰ ইম্প্ৰুভমেণ্টৰ কাৰণে কটেজ ইণ্ডাষ্ট্ৰীক এনকাৰেজ কৰিবলৈও গান্ধীয়ে যথেষ্ট মানে এইখিনি আমাক মানে তেওঁৰ ধাৰণা দি থৈ গৈছে, যিখিনি এই মুহূৰ্তটো আমি ধৰা ইউটিলাইজ কৰিব পাৰোঁ। আৰু গান্ধীৰ যিমানখিনি কনচেপ্ট, এতিয়া মই কোৱাই নহয়, তোমালোকেও নিজেও পঢ়িবা, যে ইচ এণ্ড এভৰি কনচেপ্ট হেজ এ ফাৰ প্ৰেজেণ্ট ইফেক্ট এই মুহূৰ্তলৈকে, এই মুহূৰ্তটো গান্ধীৰ ফিলচফি ইজ ৰিলেভেণ্ট ইন ইচ এণ্ড এভৰি এছপেক্ট। তুমি মই কৈছোঁ নহয় ছ'চিয়েলত, যদি ছ'চিয়েল ফিলচফি ছ'চিয়েল এছপেক্টটো গান্ধী আহিব, ফিলচফিটো আহিব, ইকনমিক্সটো আহি যাব, পলিটিক্স, ইভেন ইন এডুকেশ্যন, এডুকেশ্যন পলিচি, তোমালোকৰ ডিগ্ৰী কোৰ্চৰ হয়তো এডুকেশ্যনৰ চিলেবাছৰ কোৰ্চটো আমি গান্ধী পঢ়িব লাগে, এডুকেশ্যনেল ৰিফৰ্মৰ ক্ষেত্ৰতো গান্ধীয়ে যিখিনি কথা কৈছে। গতিকে এইধৰণে আমি যদি চাওঁ, আৰু এবভ অল গান্ধী এডভোকেট স্পিৰিচুৱেল ডেমক্ৰেচি, নট চিম্পলি ডেমক্ৰেচি, নট চিম্পলি স্পিৰিচুৱেল, স্যার ইটস এ স্পিরিচুয়াল ডেমোক্রেসি, আর দ্যাট স্পিরিচুয়াল ডেমোক্রেসি ইজ ইনফ্লুয়েন্স বাই হিজ কনসেপ্ট অফ ডিসেন্ট্রেলাইজেশন। গতি স্পিরিচুয়াল ডেমোক্রেসির আমি গান্ধীর সদায় দেখিছো যে রামরাজ্য, রাম রাজ্য, রাজ্যর ক্ষেত্রে ধর স্টেট বা ডেমোক্রেসি বলে কয় রাম, ইটস ইজ এ স্পিরিচুয়াল থিং। গতি এই স্পিরিচুয়াল ডেমোক্রেসিত আমি দেখিছো যে balance of everything, social, political, economic, industry, সব কথাতে এটা ব্যালেন্স হয়ে থাকে, ইচ এন্ড এভরি মেম্বার এনজয়েজ পিস, যেটু আমি ট্রুথ আর অহিংসার কথা যেটা কম, ট্রুথ আর অহিংসার মূল লক্ষ্যটাই হয়েছে পিস, শান্তি। গতি জাস্ট মহাত্মা গান্ধী হি হিমসেল্ফ সিম্বল অফ পিস, সিম্বল অফ নন ফাইলেন্স। আর আমি তোমালোকে হয়তো জানা যে 2 অক্টোবর গান্ধীর জন্মদিন এভরিহেয়ার অল ওভার দ্য ওয়ার্ল্ড যে অবজার্ভ এজ দ্য নন ফাইলেন্স ডে। গতি ফিলসফিত মানে কই যা কথাখিনি, লিখি যা কথাখিনি, তার সময় হরিজন ইয়ং ইন্ডিয়াত যথেষ্টখিনি নিজৰ যিখিনি আইডিয়া, নিজৰ যিখিনি কনচেপ্ট, নিজৰ যিখিনি কণ্ট্ৰিবিউচনখিনি লিখি থৈ গৈছে। গতিকে সেই যিমানবিলাক কনচেপ্ট আমি পিছৰ পৰ্যায়ত পঢ়িছোঁ বা পাইছোঁ, প্ৰত্যেকৰে সেই মই কোৱাৰ ধৰণে ছ'চিয়েল, পলিটিকেল, ইকনমিক, ফিলচফিকেল মানে হেৰি পৰিচয় আছে প্ৰতি মুহূৰ্ততে। এতিয়াও আমি ইকনমিক ফিল্ডলৈ গ'লেও গান্ধীক ৰেফাৰেঞ্চ আহে, পলিটিকেল ফিল্ডত গ'লেও গান্ধীৰ ৰিলিভেঞ্চ থাকে, এই মুহূৰ্ততো আছে। গতিকে গান্ধী হৈছে এ কমপ্লিট পাৰ্চনেলিটি, যদি আমি তেনেকৈ কওঁ, কমপ্লিট হিউমেন বিং, তেনেকুৱা ধৰণেও কওঁ। মই কমপ্লিট হিউমেন বিং এইটো কৈছোঁ যে মানুহৰ অন্য ভুল ত্ৰুটি যিবোৰ আছে সেইবোৰ নাথাকে নহয়, কিন্তু তেওঁৰ চিন্তাত, তেওঁৰ চিন্তাই যিখিনি আমাক দি গৈছে, তেওঁৰ ৰাইটিংছে আমাক যিখিনি দি গৈছে, সেই গোটেইখিনিতে আচলতে ছ'চাইটিৰ বা ষ্টেট এখনৰ বা হিউমেন বিং অফ কমপ্লিট এটা মানে বেলেঞ্চ পিকচাৰ এটা আমি পাওঁ। গতিকে এই আজিৰ ক্লাছটোৰে বা আজিৰ কথাখিনিয়ে মই তোমালোকক গান্ধীৰ কোনখিনি কনচেপ্টত আমি গুৰুত্ব দিব লাগিব, তেওঁৰ কোনখিনি কণ্ট্ৰিবিউচনত উই হেভ টু পুট ইম্পৰ্টেঞ্চ, উই হেভ টু ডিছকাছ ইন লেটাৰ ক্লাছেছ, সেইখিনি মই জাষ্ট এটা আউটলাইন দিছোঁ, এটা হিন্স দিছোঁ। তোমালোকে ইংলিছ মিডিয়ামৰখিনি তোমালোকে বিকেলালৰ কিতাপখন পঢ়িবাই, আৰু অসমীয়া মিডিয়ামৰ কাৰণে কেইবাজনো ৰাইটাৰৰ কথা আছে, মই আগতেও কৈছোঁ, আৰ্লিয়াৰ পাব্লিছ ৱৰ্ক হিচাপে তুমি গিৰিশ বৰুৱাৰ কিতাপখন আছে, জ্যোৎস্না ভট্টাচাৰ্যৰ কিতাপ আছে, আৰু ৰেফাৰেঞ্চ বুক বহুত আছে। আচলতে ভিটি পাটিলৰ এখন ইংলিছ মিডিয়ামৰ কাৰণে কিতাপ আছে, ষ্টাডিজ অন গান্ধী বুলি, সেইখন গান্ধীৰ ওপৰত মানে ইনিউমাৰেবল ৰাইটিংছ আছে, ইনিউমাৰেবল ৰিচাৰ্চো হৈছে। গতিকে তোমালোকে সেইখিনি কিতাপ এবাৰ যিমান পাৰা কালেক্ট কৰি বা ইণ্টাৰনেট ছাৰ্চ কৰিও তোমালোকে বহুত বস্তু পাবা। এনাফ আছে, স্মল স্মল এছে আছে ইণ্টাৰনেটত, নট অনলি অন গান্ধী, বেলেগ বেলেগ তোমালোকৰ কোৰ্চত থকা অন্য টপিকতো বা অন্য ফিলচফাৰৰ ক্ষেত্ৰতো তেনেকুৱা পাবা। গতিকে এবাৰ নিজাববীয়াক এটা মানে ৰিডিং দিবা, মই মূল মূল কনচেপ্টখিনি তোমালোকক আঙুলিয়াই দিছোঁ বা পইণ্ট আউট কৰিছোঁ। তাৰপিছৰ ক্লাছখিনিত আমি চিলেবাছ ৱাইজ বা চিলেবাছত যি ধৰণে আছে আমি তেনেধৰণে আগবাঢ়িম। ঠিক আছে, থেংক ইউ।